এয়া আকাশবাণী বাতৰি পঢ়িছো ইভা মহন্তই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশৰ অৰ্থনৈতিক ভাগ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় চৰকাৰে দেশৰ অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। দেশৰ 5গৰাকী কীৰ্তিমান ব্যক্তিলৈ পদ্ম বিভূষণ, 13গৰাকীলৈ পদ্মভূষণ আৰু 113গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সমগ্ৰ দেশতে কাইলৈ 70 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু ভাৰত নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল গুৱাহাটীৰ বৰহাপাৰ এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশৰ অৰ্থনৈতিক ভাগ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ গোলকীয় পৰ্যায়ত নিজৰ স্থিতি সবল কৰা তথা দেশক উদ্ভাসিত কৰাৰ বাবে দেশৰ যুৱ উদ্যমী, ক্ৰীড়াবিদ, বিজ্ঞানী আৰু বৃত্তিধাৰীসকলক প্ৰশংসা কৰিছে। 70 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাসন্ধিয়া আজি দেশবাসীক সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে ভাৰতক বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যা থকা দেশ হিচাপে উল্লেখ কৰি কয় যে দেশৰ যুৱ প্ৰজন্মৰ ভালেমান প্ৰতিভা আছে। তেওঁ আত্মসংস্থাপনেৰে দেশৰ যুৱ প্ৰজন্মই উল্লেখনীয়ভাৱে সফলতা অৰ্জন কৰিছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে গোলকীয় অনিশ্চয়তাৰ স্বত্তেও ভাৰতৰ অৰ্থনৈতিক বিকাশ অব্যাহত আছে বুলি প্ৰকাশ কৰে। তেওঁ ভাৰতক বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি হোৱা অৰ্থনীতি বুলি অভিহিত কৰে। বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থাৰ দেশ হিচাপে ভাৰত অগ্ৰসৰ হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। সামগ্ৰী আৰু সেৱা কৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তৰ সন্দৰ্ভত তেওঁ কয় যে এই পদক্ষেপে ভাৰতৰ অৰ্থনীতি অধিক সুদৃঢ় কৰিব। চৰকাৰে অলপতে কৰা শ্ৰম সংস্কাৰৰ জৰিয়তে শ্ৰমিকসকল উপকৃত হ'ব বুলিও তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰ প্ৰথম অৱধাৰণা আৰু মেক ইন ইণ্ডিয়াক অধিক গৌৰৱান্বিত কৰাৰ বাবে সকলোকে একেলগে কাম কৰাৰ প্ৰতি তেওঁ আহ্বান জনায়। গণৰাজ্য দিৱস উদযাপনে দেশপ্ৰেমৰ ভাৱ অধিক সুদৃঢ় কৰাৰ সুবিধা প্ৰদান কৰে বুলি তেওঁ উল্লেখ কৰে। বৃহৎ গণতন্ত্ৰৰ দেশ হিচাপে ভাৰতৰ সংবিধানক বিশ্বৰ ইতিহাসত মৌলিক নথি বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে আজি দেশৰ অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। দেশৰ 5গৰাকীৰ কীৰ্তিমান ব্যক্তিলৈ পদ্ম বিভূষণ, 13গৰাকীলৈ পদ্মভূষণ আৰু 113গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। এইবাৰৰ অসামৰিক বঁটা লাভ কৰাসকলৰ ভিতৰত 19গৰাকী মহিলা আছে। উল্লেখযোগ্য যে 16গৰাকী ব্যক্তিক এইবাৰ মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। কলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বলিউডৰ প্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউলক মৰণোত্তৰভাৱে পদ্ম বিভূষণ আগবঢ়োৱা হৈছে। ৰাজহুৱা পৰিক্ৰমাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কেৰালাৰ কেটি থমাছ, কলাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা উত্তৰ প্ৰদেশৰ এন ৰাজম, সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেৰালাৰ পি নাৰায়ণনলৈ পদ্ম বিভূষণ বঁটা আগবঢ়োৱা হৈছে। কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভি এছ অস্তুতানন্দন ৰাজহুৱা পৰিক্ৰমাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বাবে মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱা হৈছে। গায়িকা অলকা য়াগ্নিক, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগত সিং কোচিয়াৰী, তামিলনাডুৰ কাল্লিপট্টি ৰামাস্বামী পলনিস্বামী, কেৰালাৰ অভিনেতা মাম্মুটিলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। বিশিষ্ট ৰাজনীতিবিদ তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনক মৰণোত্তৰভাৱে পদ্মভূষণ আগবঢ়োৱা হৈছে। অসমৰ 5গৰাকী বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ মুঠ 131গৰাকী ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান আজি ঘোষণা কৰা হৈছে। সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কলা শিতানত বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, যশস্বী কলাৰ নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু কাৰ্বি লোক সংগীতৰ বিশিষ্ট শিল্পী পখিলা লেকথেপিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে কৃষি ক্ষেত্ৰত এইয়াৰো ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সমগ্ৰ দেশতে কাইলৈ 70 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু 21 জাই টুকধ্বনিৰে সম্ভাষণ জনোৱা হ'ব। গণৰাজ্য দিৱস উপলক্ষে কৰ্তব্য পথত হ'বলগীয়া পেৰেডত সমাজৰ বিভিন্ন খণ্ডৰ 10,000 বিশেষ অতিথি উপস্থিত থাকিব। এইবাৰৰ দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভনডেৰ লিয়েন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰৰ পেৰেডত অসমৰ ধুবুৰীৰ আচাৰিকান্দিৰ বিখ্যাত পোৰামাটিৰ শিল্পৰ প্ৰতীকপথ হিচাপে প্ৰদৰ্শন কৰা হ'ব। ভৌগোলিক সূচাংকৰ স্বীকৃতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব। অসমৰ প্ৰতিখন জিলাতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা ন বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যুৱ প্ৰজন্মক নেতৃত্ব ল'বলৈ আহ্বান জনাইছে। পুডুচেৰীৰ কাৰাইকালত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তিৰ প্ৰতিষ্ঠানত বিকশিত ভাৰত যুৱ নেতা সন্মিলনত ভাষণ প্ৰসংগত তেওঁ দেশৰ স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত বিকশিত ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে 1,00,000 যুৱ নেতাক গঢ়ি তোলাৰ ওপৰত মত প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কাৰাইকাল জিলা ক্ৰীড়া ষ্টেডিয়ামৰ ছিণ্টেটিক এথলেটিকছ ট্ৰেক মুকলি কৰে। গামোনৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত মহিলা আত্মসহায়ক গোটক 12,00,000 কোটিৰ অধিক টকাৰ ঋণ বিতৰণ কৰা হৈছে। শ্ৰীচৌহানে আজি নতুন দিল্লীত সমৃদ্ধি দিদিছে সমৃদ্ধি ৰাষ্ট্ৰ নামৰ কাৰ্যসূচীত লাখপতি দিদিৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰাৰ বাবে লাখপতি দিদিক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে। শ্ৰীচৌহানে লগতে জানিবলৈ দিয়ে যে বৰ্তমান 10 কোটি মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰে 3 কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। মন্ত্ৰালয়ে ভৱিষ্যতৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আন্তঃগাঁথনি আৰু প্ৰশিক্ষণৰ বাবে অতিৰিক্ত 8,00,000 কোটি টকা প্ৰদান কৰা হৈছে আৰু মহিলাসকলে এতিয়া সহজতে ব্যক্তিগত ঋণ ল'ব পৰাৰ সুবিধা হৈছে। মহিলাসকলে উৎপাদন কৰা সামগ্ৰীসমূহ বিপণন কৰাৰ বাবে দেশৰ সকলো ৰাজ্যতে সৰস মেলাৰ আয়োজন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ গামোন্নয়নৰ বাবে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰী আঁচনিসমূহত আৰু অধিক মহিলাক অন্তৰ্ভুক্ত কৰিবলৈ লাখপতি দিদিসকলৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত গামোন্নয়নৰ ৰাজ্যমন্ত্ৰী ডঃ চন্দ্ৰশেখৰ প্ৰেমাচানী উপস্থিত থাকে। তেওঁ কয় যে দেশৰ মুঠ ঘৰুৱা উৎপাদনত প্ৰায় 18% মহিলাই অৱদান আগবঢ়াইছে। ইয়াৰ লগতে 3/3 ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ মহিলাসকলে দখল কৰিছে আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰত প্ৰায় 10% মহিলাসকলে অধিকাৰ কৰিছে। বিশিষ্ট সাংবাদিক তথা প্ৰখ্যাত ব্ৰডকাষ্টাৰ মাৰ্ক টুলীৰ আজি নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ। 1935 চনৰ 24 অক্টোবৰ কলকাতাত তেওঁৰ জন্ম হৈছিল। ভাৰতৰ সংবাদদাতা হিচাপে তেওঁ 60ৰ দশকত BBCত যোগদান কৰিছিল। তেওঁ 2 দশকৰো অধিক কাল নতুন দিল্লীত ব্যুৰ' চিফ হিচাপে দায়িত্ব পালন কৰিছিল। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি কৈছে যে ভাৰতৰ ইউৰোপীয় সংঘৰ মাজত বিগত বৰ্ষৰ পৰা গঠনমূলক যোগাযোগ অব্যাহত থকাৰ ফলত ইউৰোপীয় সংঘৰ সৈতে ফলপ্ৰসূ নিকট সম্বন্ধ গঢ়ি উঠিছে। ইউৰোপীয় আয়োগৰ বাণিজ্যৰ আয়ুক্ত মাৰোছ চেফুফিকক ভাৰতলৈ আদৰণি জনাই শ্ৰীগোৱেলে কয় যে অৰ্থনৈতিক আৰু কৌশলগত দিশত ইউৰোপীয় সংঘ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। তেওঁ ব্যৱসায় আৰু জনসাধাৰণৰ সমৃদ্ধিৰ বাবে ইউৰোপীয় সংঘৰ সৈতে ফলপ্ৰসূ পাৰস্পৰিক বুজাবুজিৰে অভিলাষী মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰাৰ দায়বদ্ধতাৰ কথা দোহাৰে। ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ' লুইছ ছান্টোছ দা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন দিয়া লায়েনক আজি নতুন দিল্লীৰ বিমান বন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে দুয়োগৰাকী নেতা ভাৰতলৈ আহিছে। শ্ৰীকোষ্টা আৰু শ্ৰীমতী লায়েন কাইলৈ নতুন দিল্লী কৰ্তব্য পথত আয়োজিত 70 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশৰ অৰ্থনৈতিক ভাগ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় চৰকাৰে আজি দেশৰ অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। দেশৰ 5 গৰাকী কীৰ্তিমান ব্যক্তিলৈ পদ্মবিভূষণ, 13 গৰাকীলৈ পদ্মভূষণ আৰু 113 গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সমগ্ৰ দেশতে কাইলৈ 70 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এতিয়াৰ বাতৰি ইমানেই।